নহুম ভাববাদী পুস্তক দুই অধ্যায়। নিনবীৰ অৱৰোধ আৰু পতন। যিজনে তোমালোকক দুখৰ দুখৰকৈ ভাঙিব, তেওঁ তোমালোকৰ বিৰুদ্ধে উঠি আহি আছে। তোমালোকে দুৰ্গবোৰ দৃঢ় কৰা, বাটবোৰলৈ পহৰা দি থাকা, নিজকে অতিক্ষয় বলৱান কৰা আৰু নিজ সৈন্য দলবোৰক একত্ৰিত কৰা। কিয়নো যদি লুণ্ঠন কৰোতাসকলে তোমালোকক খালী কৰি উলিয়াই পঠিয়ালে আৰু তেওঁলোকৰ দ্ৰাক্ষালতাৰ ডালবোৰ নষ্ট কৰিলে, তথাপিও যীহুৱাই ইজৰাইলৰ মহত্বৰ দৰে যাকোবৰ মহত্ব পুনৰাই স্থাপন কৰিব। তেওঁ বীৰ লোকসকলৰ ঢালৰ ৰং ৰঙা আৰু পৰাক্ৰমী লোকসকল সেন্দুৰ বৰণীয়া কাপোৰ পিন্ধা, যুদ্ধলৈ সাজু হোৱাৰ দিনা তেওঁলোকৰ ৰদবোৰ তীখা, জিলিকে আৰু চাইপেজ গছবোৰৰ জাঠিবোৰ হাতত বৰকৈ বতাহত তুলি ধৰি লৰাবলৈ ল'লে। ৰদবোৰ অতি বেগেৰে বাটৰ মাজেদি চলিবলৈ ধৰিলে। তেওঁলোকে বহল মুকলি বাটবোৰত ইখনে সিখনক ইফালে সিফালে চলালে। সেইবোৰ দেখিবলৈ আৰিয়াৰ নিচিনা আৰু সেইবোৰৰ বিজুলী নিচিনাকৈ অতি বেগেৰে গৈছে। যিজনে তোমালোকক দুখৰ দুখৰকৈ ভাঙিব, তেওঁ নিজ বিষয়াসকলক মাতি পঠিয়াইছে। এনেতে তেওঁলোকে বেগেৰে যাওঁতে যাওঁতে উজুতি খালে। তেওঁলোকে ততালিকে দুৰ্গটো আক্ৰমণ কৰিবলৈ যায়। আক্ৰমণ কৰোতাসকলক ৰক্ষা কৰিবলৈ ঢালবোৰ যুগুত কৰা হ'ল। নদীবোৰত থকা দুৱাৰবোৰ মুকলি হৈ গ'ল, তেতিয়া ৰাজগৃহ পানীত নাশ হৈ গ'ল। যীহুৱাই এই বিষয়ে কথা কৈছিল। ৰাণী হুছবৰ অনাবৃত্তা হ'ল আৰু তেওঁ নিয়া হ'ল। তেওঁৰ দাসীসকলে বুকুত ভুকুৱাই কপৌৰ স্বৰেৰে হুক কৰিছে। কিন্তু নিনবীয়া আগৰ কালৰে পৰা এটা জলপূৰ্ণ পুখুৰী স্বৰূপ, তথাপি তেওঁলোক বৈ যোৱা পানীৰ দৰে পলাইছে। অন্য লোকসকলে ৰবা ৰবা বুলি চিঞৰে, কিন্তু কোনেও ঘূৰি নাচায়। তোমালোকে ৰূপ লুট কৰি নিয়া, সোণ লুট কৰি নিয়া, কিয়নো বস্তুবোৰৰ সৌন্দৰ্যৰ মহিমা সীমাহীন। ইয়াতে সকলো প্ৰকাৰৰ মনোহৰ বস্তু অতিশয় অধিক পৰিমাণে আছে। হে নিনবী, সুধা আৰু উচ্ছন্ন, প্ৰতিজনৰ ভয়ত মন প্ৰমি গৈছে আৰু আঁঠুৱে আঁঠুৱে লগালগি হৈছে। সকলোৱে বেদনা আৰু সকলোৰে মুখ বিবৰ্ণ হৈছে। যি ঠাইত কোনেও ভয় নথকাকৈ সিংহ, সিংহিনী আৰু সিংহ পোৱালীৰ দৰে ফুৰিছিল, সিংহৰ সেই গুহা আৰু যুৱা সিংহৰ সেই খোৱা ঠাই ক'ত? সিংহই নিজৰ পোৱালীবোৰৰ কাৰণে জোৰাওকৈ অনেক পশু চিৰিছিল আৰু নিজ সিংহিনীবোৰৰ কাৰণে ডিঙিত টেপা দি মাৰিছিল আৰু বলিৰ চিকাৰেৰে নিজৰ গুহাবোৰ আৰু ধৰি অনা নিজৰ চিকাৰবোৰ গাঁতবোৰত ভৰাই ৰাখিছিল। বাহিনীসকলৰ জীহুৱাই কৈছে, চোৱা, মই তোমালোকৰ বিপক্ষ, মই তোমালোকৰ ৰদবোৰ ধোঁৱাত পুৰি পেলাম আৰু তৰোৱালে তোমালোকৰ যুৱা সিংহৰবোৰক গ্ৰাস কৰিব। মই তোমালোকৰ দেশৰ পৰা তোমালোকৰ চিকাৰ উচ্ছন্ন কৰিম আৰু তোমালোকৰ দূতবোৰৰ মাত আৰু শুনা নাযাব।